পরবর্তী বাতৰি হাতবাজি ডট মিটত শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি কৈছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ডিমা হাছাও জিলাৰ উমৰাংচুৰ কয়লাখনিত আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান অব্যাহত, নেপাল আৰু তিব্বতত আজি পুৱা অহা 7.1 প্ৰাবল্যৰ ভূমিকম্পত নিহতৰ সংখ্যা 100 হোৱাৰ আশংকা, ৰাজ্যৰ 11 জিলাৰ 16,000 চৰকাৰী বিদ্যালয়ৰ 14,00,000ৰো অধিক ছাত্ৰ ছাত্ৰীক সামৰি চলা প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বহিঃ মূল্যায়ন, ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি আৰু খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত 12-দিনীয়া অসম গ্ৰন্থমেলাৰ সামৰণি। এতিয়া শুনক বিতং বাতৰি। ডিমা হাছাও জিলাৰ উমৰাংচুৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ 30 আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ 8 দলৰ লগতে নৌসেনাৰ ডুবাৰুসকলে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাই আছে। উদ্ধাৰ অভিযানত নিয়োজিত দলে প্ৰকাশ কৰা অনুসৰি খনিটোৰ ভিতৰৰ পানী প্ৰায় 100 ফুটলৈ বৃদ্ধি পাইছে আৰু কেইবা মিটাৰ দ পানীত আবদ্ধ হৈ পৰা শ্ৰমিককেইজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা প্ৰায় নিৰ্বাপিত হৈছে। এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে খনি আৰু খনিজ আইন 1957ৰ অধীনত অৱহেলাজনিত কাৰণত প্ৰাণহানি হোৱাৰ অভিযোগত উমৰাংচ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। এই গোচৰ অনুসৰি ইতিমধ্যে পুনিচ ননিচা নামৰ এজন লোকক আটক কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে খনি আৰু খনিজ বিভাগৰ মন্ত্ৰী কৌশিক ৰায় 3 কিলোৰ কয়লাখনিত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছে। ডিমা হাছাওৰ আন কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ লগতে উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু আন উচ্চপদস্থ অসামৰিক বিষয়াসকলেও ঘটনাস্থলীত বাহৰ পাতি পৰিস্থিতি নিৰীক্ষণ কৰিছে। আবদ্ধ শ্ৰমিকসকলৰ পৰিয়ালৰ সদস্যসকলেও ঘটনাস্থলীত উপস্থিত হৈ ভাল খবৰৰ বাবে উদ্বিগ্নতাৰে অপেক্ষা কৰিছে। এই সন্দৰ্ভত সবিশেষ জনাইছে হাফলঙৰ পৰা আমাৰ সংবাদদাতা মনসুন সিঙে।
উমৰাংচুৰ 3 কিলোত কয়লা কোৱাৰীত 9 লোক আবদ্ধ হৈ থকা ঘটনাৰ এতিয়ালৈকে 30 ঘণ্টাৰ অধিক সময় উকলি গৈছে যদিও কোনো লোক উদ্ধাৰ কৰিব পৰা হোৱা নাই। এই দুৰ্গম অঞ্চলৰ ঘটনাস্থলীত বৰ্তমান নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফৰ্চ, ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফৰ্চ, আৰ্মি ৰেস্কিউ টীম, পুলিচ, ফায়াৰ ব্ৰিগেডৰ দলে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে আৰু এতিয়ালৈকে কেইবাবাৰো পানীৰ ভিতৰত আৰু পানী আবদ্ধ হৈ থকা পানী খালী কৰা অব্যাহত আছে। ইতিমধ্যে ইণ্ডিয়ান নেভিৰ এটা ৰেস্কিউ টীম ঘটনাস্থলীত উপস্থিত হৈছে। এই কয়লাকৰেত আবদ্ধ হৈ থকা আত্মীয়সকলো আশাৰে ঘটনাস্থলীতে উদ্ধাৰ কাৰ্য প্ৰত্যক্ষ কৰি আছে। ঘটনাস্থলীত উচ্চপদস্থ বিষয়া, পুলিচ কৰ্মী, স্পেচিয়েল DGP হৰমিত সিং, জিলাৰ উপায়ুক্ত সীমন্ত কুমাৰ, আৰক্ষী অধীক্ষক, স্থানীয় নেতাৰ লগতে মাইন্স এণ্ড মিনাৰেল মন্ত্ৰী কৌশিক ৰায়ে উদ্ধাৰ কাৰ্য নিৰীক্ষণ কৰি আছে।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এই কয়লাখনিত কয়লা আহৰণৰ কামত নিয়োজিত 27 শ্ৰমিক কালি পুৱা বাহিৰৰ পৰা হঠাৎ পানী সোমাই অহাত আবদ্ধ হৈ পৰে। ইয়াৰে 18 শ্ৰমিক কোনোমতে বাহিৰলৈ ওলাই আহি প্ৰাণৰক্ষা কৰিবলৈ সমৰ্থ হয় যদিও আন 9 শ্ৰমিক খনিৰ আভ্যন্তৰত আবদ্ধ হৈ পৰে। উল্লেখযোগ্য যে 2014 ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো কোনো কোনো স্থানত সৰু সৰু এন্দুৰৰ গাঁত সদৃশ গাঁত খান্দি খনিৰ আভ্যন্তৰলৈ প্ৰৱেশ কৰি কয়লা আহৰণৰ অবৈধ খনন অব্যাহত আছে আৰু কেইবাগৰাকীও লোকে ৰাজ্যৰ বিভিন্ন খনিত ইয়াৰ পূৰ্বে প্ৰাণ হেৰুৱাইছে। নেপাল আৰু তিব্বতত আজি পুৱা অহা 7.1 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা 100ৰ ঘৰ চুবগৈ পাৰে বুলি আশংকা কৰা হৈছে। নেপালৰ চৰকাৰী সূত্ৰই জনোৱা মতে কাঠমাণ্ডুৰ পৰা প্ৰায় 280 কিলোমিটাৰ উত্তৰ দিশত আৰু এভাৰেষ্ট শৃংগৰ পৰা প্ৰায় 90 কিলোমিটাৰ দূৰত্বত অভিকেন্দ্ৰ থকা এই ভূমিকম্পৰ ক্ষয় ক্ষতিৰ সম্পূৰ্ণ তথ্য এতিয়াও আহি নোপোৱাৰ বাবে চৰকাৰীভাৱে নিহতৰ সংখ্যা ঠাৱৰ কৰিব পৰা হোৱা নাই। চীনৰ চৰকাৰী নিউজ সংস্থা জিন হোৱাৰ মতে তিব্বতত নিহত লোকৰ সংখ্যা 53 হৈছেগৈ। এই ভূমিকম্পৰ ফলত ভূটানৰ পৰাও ধনজনৰ ক্ষতি হোৱাৰ বাতৰি আহিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে উত্তৰ আৰু উত্তৰ পূব ভাৰতত আজি পুৱা প্ৰায় 6:35 এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। তিব্বতৰ জিয়াং নামৰ ঠাইত উৎপত্তি হোৱা এই ভূমিকম্পৰ জোকাৰণি ভাৰতৰ ছিকিম, বিহাৰ আৰু উত্তৰবংগৰ বিভিন্ন স্থানৰ লগতে অসমতো অনুভূত হয়। উল্লেখযোগ্য যে 2015 এপ্ৰিলত নেপালত হোৱা 7.8 প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পত প্ৰায় 9,000 লোকে প্ৰাণ হেৰুওৱাৰ উপৰি 20,000তকৈও অধিক লোক আহত হৈছিল। গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ হকে ৰাজ্যৰ 11 জিলাৰ 16,000 চৰকাৰী বিদ্যালয়ৰ 14,00,000ৰো অধিক ছাত্ৰ ছাত্ৰীক সামৰি কালি আৰম্ভ হোৱা এই বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বহি মূল্যায়ন কৰা হৈছে। গুণোৎসৱৰ আজি দ্বিতীয় দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঁই বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি কাৰ্যসূচীৰ বুজ লয়। 7 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত হ'বলগীয়া এই গুণোৎসৱ ৰাজ্যৰ শিক্ষাখণ্ডৰ গুণগত মান নিশ্চিতকৰণৰ নিৰন্তৰ প্ৰয়াস বুলিও শিক্ষামন্ত্ৰীয়ে মন্তব্য কৰে। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আজি আমিনগাঁও বেংগলী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাতো 1241 শিক্ষানুষ্ঠানৰ 70,000 অধিক ছাত্ৰ ছাত্ৰীক সামৰি গুণোৎসৱ অনুষ্ঠিত হৈছে। ইয়াৰ বাবে 482 বহিমূল্যায়ক, 123 সমন্বয়ক আৰু 1241 নোডেল শিক্ষক নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডা দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। নিশাটো তেওঁ গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কাইলৈ পুৱা তেজপুৰলৈ যাত্ৰা কৰিব। ইয়াৰ পাছত তেওঁ দুপৰীয়া মঙলদৈলৈ আহিব আৰু দিনৰ 12 বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰিবলগীয়া ক্ৰিটিকেল কেয়াৰ ইউনিটৰ আধাৰশিলা স্থাপন কৰিব। আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 23,75,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই ক্ৰিটিকেল কেয়াৰ ইউনিটটো সম্পূৰ্ণ হৈ উঠিলে দৰং আৰু ওদালগুৰি জিলাৰ স্বাস্থ্যখণ্ডত প্ৰভূত উন্নতি সাধন হ'ব। ইয়াৰ পাছত তেওঁ মঙলদৈ অসামৰিক চিকিৎসালয় পৰিসৰত স্থাপিত দৰং কৰ্কট কেন্দ্ৰ, গেৰিমাৰীত নিৰ্মীয়মান অসম দক্ষতা বিশ্ববিদ্যালয় আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 4-লেনযুক্ত বাইপাছৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিব। শ্ৰীনাড্ডাই কাইলৈ চিপাঝাৰ অসামৰিক চিকিৎসালয়ো পৰিদৰ্শন কৰাৰ লগতে মঙলদৈ জিলা আয়ুক্তৰ সভাকক্ষত জিলাখনৰ মুৰববী বিষয়াসকলৰ সৈতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। এই ভ্ৰমণকালত তেওঁক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দৰং ওদালগুৰি সাংসদ দিলীপ শইকীয়া আৰু দৰঙৰ কেইবাগৰাকীও বিধায়কে সংগ দিব বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। শ্ৰোতাসকলে, সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যপালৰ অনুমোদন সাপেক্ষে আজি অসম চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বিভাগে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। উল্লেখযোগ্য যে ভাৰতভূষণ দেৱচৌধুৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদটো খালী হৈ আছিল। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত দুগৰাকী বিষয়া মৃগেশ নাৰায়ণ বৰুৱা আৰু ভাস্কৰ ফুকনে বৰ্তমান অসম লোকসেৱা আয়োগৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। অসম লোকসেৱা আয়োগৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ভাৰতভূষণ দেৱচৌধুৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় অতিথি অধ্যাপক হিচাপে মনোনীত কৰিছে। সুদীৰ্ঘকালৰ প্ৰশাসনিক অভিজ্ঞতা আৰু দক্ষতাৰ বাবে দেৱচৌধুৰীক এই পদবীৰ বাবে মনোনীত কৰা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা হৈছে। তেওঁ অসামৰিক প্ৰশাসন সম্পৰ্কীয় বিষয়সমূহৰ পাঠদান কৰাৰ উপৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰীয় তথা ৰাজ্যিক লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত প্ৰতিযোগিতা পৰীক্ষাবোৰৰ বাবে প্ৰস্তুতিৰ প্ৰশিক্ষণ আগবঢ়াব। জনসাধাৰণে যোৱা কিছুদিনত টেলিফোন কৰাৰ সময়ত টেলিকম কোম্পানীসমূহে গ্ৰাহকৰ মোবাইল ফোনলৈ অসমীয়াৰ অতি বিকৃত উচ্চাৰণেৰে চাইবাৰ সজাগতা সম্পৰ্কীয় এটা বাৰ্তা প্ৰেৰণ সম্পৰ্কত ৰাজ্যৰ বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদৌ অসম ছাত্ৰ সন্থাই আজি এই বিজ্ঞাপনটোৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত ছাত্ৰ সংগঠনটোৱে এই বিভ্ৰান্তিকৰ বাৰ্তাৰ প্ৰচাৰে ধ্ৰুপদীৰ মৰ্যাদা লাভ কৰা অসমীয়া ভাষাৰ অৱমাননা কৰা বুলি অভিযোগ কৰিছে আৰু অবিলম্বে এই বাৰ্তাৰ প্ৰচাৰ বন্ধ কৰিবলৈ পত্ৰযোগে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰজুন হানছে আজি গুৱাহাটীত প্ৰকাশ কৰা অনুসৰি অসমীয়া ভাষাৰ উচ্চাৰণ আৰু ব্যাকৰণৰ সামান্যতম ধাৰণা নথকা বহিঃৰাজ্যৰ বণিক গোষ্ঠীয়ে দিয়া এনে বাৰ্তা আৰু বিজ্ঞাপন অসমৰ বিভিন্ন টেলিভিছন আৰু বাতৰি কাকতত প্ৰচাৰিত হৈছে। ছাত্ৰ সংগঠনটোৱে এয়া অসমবাসীৰ প্ৰতি অসন্মানজনক বুলি উল্লেখ কৰি এনে বাৰ্তা আৰু বিজ্ঞাপন অসমীয়া ভাষাৰ সম্যক জ্ঞান থকা স্থানীয় বৃত্তিজীৱীৰ দ্বাৰাহে প্ৰস্তুত কৰা উচিত বুলি পত্ৰখনত মত প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে আজি কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত 70-জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰে। সেই অনুসৰি 10 জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। 17 জানুৱাৰী হ'ব মনোনয়ন দাখিলৰ অন্তিম দিন। 18 জানুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 20 জানুৱাৰী হ'ব মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। 5 ফেব্ৰুৱাৰীত ভোটগ্ৰহণ কৰা হ'ব আৰু 8 ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব আৰু সেইদিনাই দুপৰীয়াৰ ভিতৰত ফলাফল ঘোষণা কৰা হ'ব। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ সংশ্লিষ্ট জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ অনুমোদন মৰ্মে জিলা প্ৰাথমিক শিক্ষা বিষয়া অথবা বিদ্যালয় পৰিদৰ্শকসকলে এনে বিদ্যালয়সমূহ সুচাৰুৰূপে পৰিচালনাৰ বাবে শিক্ষক নিযুক্তি দিব পাৰিব বুলি বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশনাত প্ৰকাশ কৰিছে। চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলাখনৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত বুনিয়াদী স্তৰৰ সাক্ষৰতা শিক্ষণ সিখন সিখন সামগ্ৰীৰ জিলা পৰ্যায়ৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বুনিয়াদী স্তৰৰ পাঠদান সৃষ্টিশীল, আনন্দদায়ক আৰু ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত শিক্ষণ সামগ্ৰীৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা এই প্ৰদৰ্শনী তথা প্ৰতিযোগিতাত জিলাখনৰ ছিডলি আৰু বড়োবজাৰ শিক্ষাখণ্ডৰ নিৰ্বাচিত মুঠ 12খন বিদ্যালয়ে অংশগ্ৰহণ কৰে। তামোলপুৰৰ প্ৰাক্তন বিধায়ক তথা বড়ো আন্দোলনৰ হোতা দেৰহাগ্ৰা মুছাহাৰীৰ স্মৃতিত আজি কালাঝাৰত থকা তেওঁৰ বাসগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গোচুখাংখী বিজাব নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে। বি টি আৰ চৰকাৰৰ তৰফৰ পৰা পৰৱৰ্তী সময়ত বিধায়কগৰাকীৰ স্মৃতিত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি শ্ৰীবড়োৱে প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰি আকৌ শুনো পৰিস্মিতা দিহিঙীয়াৰ পৰা।
ধন্যবাদ পুলক। সাহিত্য, সংস্কৃতি, ভাষা, ইতিহাস আদিকে ধৰি এলানি বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত 12-দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থমেলাত প্ৰায় 7 কোটি টকাৰ কিতাপ বিক্ৰী হয় বুলি প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। আজি অন্তিম দিনাৰ সামৰণি অনুষ্ঠানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সচিব তথা শৈক্ষিক মুৰববী ডঃ সচিদানন্দ যোশীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। শ্ৰীযোশীয়ে অসম গ্ৰন্থমেলাত 7 কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱাটো অতি আনন্দৰ কথা বুলি উল্লেখ কৰি কয় যে গ্ৰন্থই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জ্ঞান কঢ়িয়াই নিয়ে। অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ হুমন্ত চলিহাই সভাপতিত্ব কৰা এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ প্ৰস্তুতি আৰম্ভ হৈছে। সৰুপথাৰ সমজিলাত অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত সেৱাগুৰি সাধনী উদ্যানত আজিৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলাৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই উদ্বোধন কৰা এই ভোগালী মেলাত সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে। এই মেলাত সমষ্টিটোৰ অন্তৰ্গত 20টাতকৈও অধিক আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। প্ৰতিবছৰে আত্মসহায়ক গোটৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে অসম মহিলা গ্ৰামীণ জীৱিকা অভিযানে ৰাজ্যৰ বিভিন্ন স্থানত ভোগালী মেলাৰ আয়োজন কৰি আহিছে। গুৱাহাটী মহানগৰীতো ভোগালী বিহুক আদৰাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে। পাথৰকুৱাৰী ভোগালী বিহু উদযাপন সমিতিয়ে আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নাৰেংগী ক্ৰীড়া খেলপথাৰত বিশেষ আয়োজন কৰিছে। সেই অনুসৰি মেজি, আকৰ্ষণীয় ভেলাঘৰ, ঢেঁকীশাল, গোহালিঘৰ, ভঁৰালঘৰ, নামঘৰ আদি নিৰ্মাণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জালুকবাৰী উৰণ হেতুৰ সমীপত হোৱা অস্বাভাৱিক যানজট দূৰ কৰাৰ বাবে এই সমগ্ৰ অঞ্চলটো ন' বাছ ষ্টপ, ন' পাৰ্কিং আৰু ন' ভেণ্ডিং জ'ন হিচাপে ঘোষণা কৰিছে। অতিৰিক্ত জিলা দণ্ডাধীশ ডঃ জীৱনকৃষ্ণ গোস্বামীয়ে আজি এই মৰ্মে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি জালুকবাৰী উৰণ হেতুৰ ওপৰত সকলো ধৰণৰ অকৰ্তৃত্বশীল পাৰ্কিং, অকৰ্তৃত্বশীল পথ ব্যৱসায় আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু অকৰ্তৃত্বশীলভাৱে যাত্ৰীবাহী বাহন ৰখোৱা কাৰ্যক অবৈধ বুলি ঘোষণা কৰা হৈছে। বিগত কিছুদিন ধৰি কলিয়াবৰ চাহ বাগিচা আৰু ইয়াৰ সমীপৱৰ্তী সোণাৰী কামাখ্যা অঞ্চলত বাঘৰ আতংক অব্যাহত আছে। জনবসতিপূৰ্ণ অঞ্চলত বাঘৰ বিচৰণ প্ৰত্যক্ষ কৰাৰ পাছতে বন বিভাগে ছাত্ৰ ছাত্ৰীসকলক পহৰা দি বিদ্যালয়লৈ অনা নিয়া কৰিছে। বাঘৰ ভয়ত প্ৰায় দুমাহ ধৰি বিদ্যালয়লৈ যোৱাৰ পৰা বিৰত থকা কলিয়াবৰ চাহ বাগিচাৰ 15 নম্বৰ বাগানৰ দাঁতি কাষৰীয়া তিমনা বস্তী আৰু কেন্দুপামৰ ছাত্ৰ ছাত্ৰীসকলক গুণোৎসৱৰ বাবে বন বিভাগে এনেদৰে নিৰাপত্তা প্ৰদান কৰিছে। জনাঞ্চলত বাঘৰ বিচৰণৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে কলিয়াবৰ কামাখ্যা গাঁৱত আজি এখন সভাও অনুষ্ঠিত কৰে। শ্ৰোতাসকলে, বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কীয় যিকোনো অভিযোগ বা পৰামৰ্শ হোৱাটছএপ নম্বৰ 9864055566ত দিব পাৰে। শ্ৰোতাসকলৰ পৰা লাভ কৰা বাৰ্তাৰ ভিত্তিত অহা 11 জানুৱাৰী শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। অনুষ্ঠান চলি থকাৰ সময়তো আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 2662325 নম্বৰত ফোন কৰিব পাৰিব। শ্ৰোতাসকলৰ সৈতে বাতৰি বিভাগৰ সম্পৰ্ক অধিক নিবিড় কৰাৰ প্ৰয়াস হিচাপে প্ৰচাৰ কৰা এইটো হ'ব এই সম্পৰ্কীয় দ্বিতীয়টো অনুষ্ঠান। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ডিমা হাছাও জিলাৰ উমৰাংচুৰ কয়লাখনিত আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান অব্যাহত। নেপাল আৰু তিব্বতত আজি পুৱা অহা 7.1 প্ৰাবল্যৰ ভূমিকম্পত নিহতৰ সংখ্যা 100 হোৱাৰ আশংকা। ৰাজ্যৰ 11খন জিলাৰ 16,000 চৰকাৰী বিদ্যালয়ৰ 14 লাখৰো অধিক ছাত্ৰ ছাত্ৰীক সামৰি চলা প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বহি মূল্যায়ন। ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি আৰু খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত বাৰদিনীয়া অসম গ্ৰন্থমেলাৰ সামৰণি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।